এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত 48,319 গৰাকী শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীয়ে এবছৰৰ বাবে 2,500 টকাকৈ লাভ কৰিব। তদুপৰি শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত 2,112 গৰাকী গৱেষকক অনুদান প্ৰদান কৰা হ'ব। ইয়াৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন গৱেষণাৰ বাবে গৱেষকসকলক 25,000 টকাকৈ আৰু দিব্যাংগ গৱেষকসকলক 40,000 টকাকৈ প্ৰদান কৰা হ'ব। এই উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে ITI আৰু পলিটেকনিকসমূহত স্থাপন কৰা উদ্যোগ 4.0 প্ৰযুক্তি কেন্দ্ৰসমূহ উদ্বোধন কৰিব। এই অনুষ্ঠানতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলক সকাহ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাহিৰে স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত 2026-27 বৰ্ষত 47,395 গৰাকী ছাত্ৰৰ মাজত মুঠ 12 কোটি টকাৰ অনুদান দিয়া হ'ব। খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত আজিৰে পৰা 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আয়োজন কৰা হৈছে। অসম উদ্যান শস্য সমিতিয়ে ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত 80খনৰো অধিক বিপণী অংশ লৈছে। বিপণীসমূহত বিভিন্ন জিলাৰ উন্নতমানৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে কৃষি উদ্যান প্ৰযুক্তিৰ বিষয়ে প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই এই মেলা মুকলি কৰিব। এইবাৰৰ মেলাত পুষ্পসজ্জা, ৰন্ধনকলা, পাচলি, সতেজ ফুল, ফলমূল, চাদৰ ওপৰত কৰা বাগিচা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে কৃষি আৰু উদ্যান শস্য বিষয়ক কেইবাখনো আলোচনা চক্ৰ, প্ৰশিক্ষণ আদিও অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত কালি এখন সংবাদমেলত অসম উদ্যান শস্য সমিতিৰ এগৰাকী উদ্যোক্তা এইদৰে কয়।
এইটো আমাৰ 25 সংখ্যক কৃষি উদ্যান মেলা আৰু ইয়াত আমি এটা স্পেচিয়েল আনিছোঁ যিটো ইৰিগেশ্যন, যিটো জেইন ইৰিগেশ্যন বুলি এটা ইয়াত অসমতো এটা আছে, তেওঁলোকৰ ব্ৰাঞ্চ আছে। বিশালভাৱে তেওঁলোকে এটা ইৰিগেশ্যনৰ সেইটো ইয়াত দেখুৱাব, স্প্ৰিংকলাৰ কেনেকৈ কৰিব লাগে, কৃষি পথাৰ যেনে কৰিব লাগে সেইখিনি তেখেতসকলে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত কেইবাটাও গুৰুত্বপূৰ্ণ অন্তৰ্দেশীয় জলপথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত বগীবিল আৰু ধুবুৰীৰ সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ তথা ডিব্ৰুগড়ৰ ঐতিহ্য ভৱন অন্যতম। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত সিঙে কালি হাইলাকান্দিত ৰূপায়িত প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰে। তেওঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে উৎপাদিত সামগ্ৰীৰ মানক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে জিলাখনে বৃহৎ খাদ্য প্ৰসংস্কৰণ উদ্যোগ স্থাপনৰ কথা বিবেচনা কৰিলে কেন্দ্ৰীয় চৰকাৰে অনুদান আগবঢ়াব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ 65,000 আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰীসমূহৰো মান উন্নত বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীৰ উপস্থিতিত আয়োজিত সভাত অভিলাষী জিলা হাইলাকান্দিত 36টা প্ৰকল্পৰ কাম দ্ৰুতগতিত ৰূপায়ণ হৈ আছে বুলি বিভাগীয় বিষয়াসকলে প্ৰকাশ কৰে। জিলাখনৰ পশু চিকিৎসা খণ্ড আৰু কৃষিখণ্ডত হোৱা উন্নয়নৰ বিষয়েও মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। দক্ষিণ শালমৰা মানকাছৰৰ বাংলাদেশ সীমান্তৱৰ্তী ছতিমাৰী গাঁৱত আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 2 জন পৰিমাণৰ ভাংসহ 2 জন লোকক আটক কৰে। মানকাছৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীয়ে প্ৰায় 27 কিলোগ্ৰাম ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। ভাংখিনি নজৰুল ইছলাম আৰু হাছিনুৰ মিয়া নামৰ লোক দুজনে বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে নিজৰ ঘৰত জমা কৰি ৰাখিছিল। আৰক্ষীয়ে এই সংক্ৰান্তত অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে। নাগালেণ্ডত আজিৰে পৰা 3 দিনীয়াকৈ উত্তৰ পূব বসন্ত উৎসৱ 2026ৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তত্বাৱধানত উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ সহযোগত আৰু নাগপুৰৰ দক্ষিণ মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উৎসৱৰ উদ্দেশ্য হৈছে উত্তৰ পূব সীমান্তৰ সমৃদ্ধ লোক সংস্কৃতি আৰু জনজাতীয় সাংস্কৃতিক সম্পদৰ সংৰক্ষণৰ লগতে পৰম্পৰাগত শিল্পীসকলৰ বাবে এখন ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰা। ডিব্ৰু মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ ৰিডাৰ্ছ ক্লাবৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত কালি 22 সংখ্যক লক্ষ্মীনাথ বেজবৰুৱা বৈঠক অনুষ্ঠিত হয়। অনুষ্ঠানত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ নৱজ্যোতি দত্ত উপস্থিত থাকে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।